استغفر لهم أو لا تستغفر لهم إن تستغفر لهم 70 مرة فلن يغفر الله لهم ذلك بأنهم كفروا بالله ورسوله والله لا يهدي القوم الفاسقين.
তুমি সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা বা নকৰা একেই কথা। তুমি যদি সিহঁতৰ বাবে 70 বাৰো ক্ষমা প্ৰাৰ্থনা কৰা, তথাপিও আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰে। এইটো এই কাৰণে যে সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফৰি কৰিছে আৰু আল্লাহে ফাছিক সম্প্ৰদায়ক হিদায়ত নিদিয়ে।